গীতমালা ৩৯ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে যিদুথনৰ প্ৰতি ডায়ুদৰ ৰচিত গীত। মই কৈছিলো, মই মোৰ পথত সাৱধানে চলিম, যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ। যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম। মই মুখ বন্ধ কৰি মনে মনে আছিলো, যি ভাল তাকো নকলো, তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে। মই মোৰ অন্তৰ্জ্বালাত দহিছো, মই যেতিয়া মনে মনে এইবোৰ কথা ভাবি আছিলো, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল। তাৰ পাছত মই মোৰ জিভাৰে কথা কলো, হে জিহুৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা, মোৰ আয়ুস কিমান দিনলৈকে আছে তাক মোক জানিবলৈ দিয়া, মোৰ জীৱন যে কেনে অলপ দিনীয়া তাক মোক জ্ঞাত কৰা। চোৱা, তুমি মোৰ দিনবোৰ এবেগেতিয়া কৰিলা, তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন, চেলা। বাস্তৱিক প্ৰতিজন মানুহে ছাঁ স্বৰূপে অহা যোৱা কৰে, তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰা মোৰা কৰে, তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব তাক নাজানে। হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে। মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা, বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্ৰ নকৰিবা। মই মনে মনে আছো, মুখ নেমেলিম, কিয়নো তুমিয়েই এই সকলো কষ্ট হবলৈ দিছা। মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা, তোমাৰ হাতৰ আঘাতত মই প্ৰায় শেষ হৈ গৈছো। তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন, চলা। হে জিহুৱা, মোৰ প্ৰাৰ্থনা শুনা আৰু মোৰ কাটৰুক্তিলৈ কাণ পাতা। মোৰ চকুলো দেখি নীৰৱে নাথাকিবা। মোৰ সকলো পূৰ্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছো। মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেৰে, অৰ্থাৎ মৃত্যুৰ আগেৰে পুনৰ হাঁহিব পাৰোঁ।